হেয়া আকাশবাণী। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছ কঢ়িয়াই অনা শিৱালিক নামৰ জাহাজখন আজি সন্ধিয়া গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হ'ব। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই আজি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি ঘোষণা কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগ আৰু কেৰালাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দেশত আত্মসংস্থাপনৰ হাৰ 2017-18 বৰ্ষৰ 52% পৰা সম্প্ৰতি 58% বৃদ্ধি পাইছে আৰু গ্ৰাহকক সুলভ মূল্যত ৰন্ধন গেছ উপলব্ধ কৰিবৰ হেতু চৰকাৰে তেল কোম্পানীসমূহক 2025-26 বৰ্ষত ক্ষতিপূৰণ হিচাপে 3,000 কোটি টকা আদায় দিছে। এতিয়া শুনক বিতং বাতৰি। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই জানিবলৈ দিছে যে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছ কঢ়িয়াই অনা শিৱালিক নামৰ জাহাজখন আজি সন্ধিয়া গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হয়। এই জাহাজখনত 44,000 মেট্ৰিক টন LPG আছে। শ্ৰীসিনহাই জানিবলৈ দিয়ে যে LPG কঢ়িয়াই অনা নন্দাদেৱী নামৰ আনখন জাহাজ কাইলৈ ভাৰতত উপস্থিত হ'ব। শ্ৰীসিনহাই লগতে কয় যে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ পৰা ভাৰতীয় পতাকা উৰুৱাই অনা আনখন জাহাজ সুকলমে ভাৰতলৈ ৰাওনা কৰিছে। এই জাহাজখনত 81,000 টনৰো অধিক খাৰুৱা তেল কঢ়িয়াই অনা হৈছে। বিগত 24 ঘণ্টাত পাৰস্য উপসাগৰীয় অঞ্চলত ভাৰতীয় জাহাজত কোনো ধৰণৰ কুটাঘাত সংঘটিত হোৱাৰ তথ্য পোৱা নাই। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ যুটীয়া সচিব সুজাতা শৰ্মাই জানিবলৈ দিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল মজুত আছে আৰু সমগ্ৰ দেশৰ শোধনাগাৰসমূহত সৰ্বোচ্চ পৰিমাণত শোধন কৰি থকা হৈছে। তেওঁ লগতে কয় যে দেশৰ পেট্ৰল ডিপুসমূহ সাধাৰণভাৱে কাৰ্যক্ষম হৈ আছে। তেওঁ কয় যে ডিপুসমূহলৈ উপযুক্ত ব্যৱস্থাৰ জৰিয়তে বিগত মাহত 53% পৰা 72% অধিক তেল যোগান ধৰা হৈছে। কলা বজাৰ ৰোধ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে 550ৰো অধিক ভাৰতীয়ই ভূ সীমান্তৰে আৰ্মেনিয়াত প্ৰৱেশ কৰিছে। তেহৰাণত থকা ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰি 90গৰাকী ভাৰতীয়ই ভূ সীমান্তইদি আজাৰবাইজানত প্ৰৱেশ কৰিছে। জটিল পৰিস্থিতিৰ মাজতো ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয়সকলক বিশেষ সাহায্য প্ৰদান কৰি আছে। শ্ৰীজয়ছোৱালে কয় যে বিগত কেইটামান দিনত তেহৰাণৰ বাহিৰত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক সুকলমে একগোট কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাৰস্যৰ যুটীয়া সচিব অসীম মহাজনে জানিবলৈ দিছে যে বিগত মাহৰ 28 তাৰিখৰ পৰা প্ৰায় 2,20,000ৰো অধিক যাত্ৰী অঞ্চলটোৰ পৰা ভাৰতলৈ ৰাওনা হৈছে। তেওঁ লগতে কয় যে ছৌদি আৰৱ আৰু ওমানৰ পৰা ভাৰতৰ বিভিন্ন বিমানবন্দৰলৈ বিমান সেৱা মুকলি কৰা হৈছে। শ্ৰীমহাজনে লগতে জানিবলৈ দিছে যে ওমানত অলপতে হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা 2গৰাকী ভাৰতীয় নশ্বৰে অচিৰেই ভাৰতলৈ অনা হ'ব। মাস্কাটত থকা ভাৰতীয় দূতাবাসৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰখা হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি আজি ঘোষণা কৰিছে। অসমৰ 126টা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম তাৰিখ 23 মাৰ্চ। তেওঁ লগতে কয় যে ৰাজ্যখনৰ 126টা সমষ্টিৰ 9টা সমষ্টি অনুসূচিত জাতি আৰু 19টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। সৰ্বমুঠ ৰাজ্যখনৰ 2,50,51,413 ভোটাৰ আছে। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ সৰ্বমুঠ 31,486 ভোটকেন্দ্ৰত 100% ৱেবকাষ্টিং হ'ব। বিষয়াগৰাকীয়ে জনায় যে সশস্ত্ৰ আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈছে আৰু চলিত সপ্তাহত আৰু অধিক সশস্ত্ৰ আৰক্ষী বাহিনী কোম্পানী আহি পাবহি। ইয়াৰ আগেয়ে কালি দেশৰ নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত হ'বলগীয়া নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই ৰাজ্যকেইখনত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ কৰা হৈছে। অসম, কেৰালাম আৰু পুডুচেৰীত অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে তামিলনাডুত 23 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 24 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মে'ত আৰু কেৰালামৰ 140জনীয়া বিধানসভাৰ কাৰ্যকাল 23 মে'ত অন্ত পৰিব। তামিলনাডুত 234জন সদস্যৰ বিধানসভাৰ কাৰ্যকাল অহা 10 মে'ত আৰু পুডুচেৰীৰ 30জনীয়া বিধানসভাৰ কাৰ্যকাল 15 জুনত অন্ত পৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া মনজিৎ সিঙক আজি বিশেষ পৰ্যবেক্ষকৰূপে নিযুক্তি দিছে। বিষয়াগৰাকীয়ে অসমৰ নিৰ্বাচনৰ সমগ্ৰ দিশ পৰ্যবেক্ষণৰ লগতে সমষ্টিসমূহত নিৰ্বাচনী কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সহযোগত তেওঁ বিধানসভা নিৰ্বাচনৰ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ আৰু নিৰ্বাচনী বিধি উলংঘা বিষয়টো গুৰুত্ব সহকাৰে চোৱা চিতা কৰিব। এই সময়ছোৱাত কোনো লোকে নিৰ্বাচনী বিধি উলংঘাৰ চেষ্টা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিয়ে আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে 144গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। পশ্চিমবংগ বিধানসভাৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীৰ নন্দীগ্ৰাম আৰু ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লোকসভাৰ প্ৰাক্তন সাংসদ দিলীপ ঘোষে খড়গপুৰ সদৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ স্বপন দাসগুপ্তাই ৰাজবিহাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যখনত দুটা পৰ্যায়ত 23 আৰু 29 এপ্ৰিলত 294জনীয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 মে'ত ভোট গণনা কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে লগতে আজি কেৰালা বিধানসভা নিৰ্বাচনৰ বাবেও 47জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ান কাঞ্জিৰাপল্লী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে নেমং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণে কাজাকুট্টুম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনে মঞ্জেশ্বৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিৰ বাবে 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ ভোটগণনা 4 মে'ত কৰা হ'ব। দেশত আত্মসংস্থাপনৰ হাৰ 2017-18 বৰ্ষৰ 52% পৰা সম্প্ৰতি 58% বৃদ্ধি পাইছে। চৰকাৰে আজি লোকসভাত এই কথা প্ৰকাশ কৰে। সদনৰ শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে দেশৰ অৰ্থনৈতিক বিকাশৰ সমান্তৰালভাৱে শ্ৰমিক কৰ্মচাৰীসকলৰ উপাৰ্জনৰ পৰিমাণো বৃদ্ধি পাইছে। অংশকালীন শ্ৰমিকসকলৰ গড় দৈনিক মজুৰি 2017-18 বৰ্ষৰ 295 টকাৰ পৰা বৰ্তমান এই পৰিমাণ 418 টকালৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰম বিধি অনুসৰি ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা হৈছে আৰু সকলো ৰাজ্যই এই নিৰীখতকৈ অধিক পৰিমাণৰ মজুৰি প্ৰদান কৰাটো বাধ্যতামূলক। নতুন শ্ৰম বিধি কাৰ্যকৰী হোৱাৰ লগে লগে মাহিলী দৰমহা লাভ কৰা কৰ্মচাৰীসকলক নিয়োগকৰ্তাই নিযুক্তিপত্ৰ প্ৰদান কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সামাজিক সুৰক্ষা নিশ্চিত হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। গ্ৰাহকক সুলভ মূল্যত ৰন্ধন গেছ উপলব্ধ কৰিবৰ হেতু কেন্দ্ৰীয় চৰকাৰে তেল কোম্পানীসমূহক 2025-26 বৰ্ষত ক্ষতিপূৰণ হিচাপে 30,000 কোটি টকা আদায় দিছে। ৰাজ্যসভাত আজি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এইদৰে কয়। তেওঁ কয় যে 2022-23 বৰ্ষত ক্ষতিপূৰণ হিচাপে 22,000 কোটি টকা আদায় দিয়া হৈছিল। তেওঁ কয় যে বৰ্তমান ৰন্ধন গেছৰ 14.2 কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দিল্লীত বিক্ৰী মূল্য হৈছে 913 টকা। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অন্তৰ্ভুক্ত গ্ৰাহকসকলৰ প্ৰতিটো চিলিণ্ডাৰত ৰাজসাহাৰ্য 300 টকা হোৱাৰ বাবে সেই সাহায্যৰ হিতাধিকাৰীসকলৰ বাবে চিলিণ্ডাৰৰ মূল্য হ'ব 613 টকা। দেশৰ অনুসূচিত জাতি আৰু জনজাতিৰ মহিলা উদ্যোগীসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ এটা আধুনিক সংস্কৰণ মুকলি কৰিব। লোকসভাৰ প্ৰশ্নকালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে 2016 চনৰ এপ্ৰিলত আৰম্ভ কৰা ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ ম্যাদ যোৱা বছৰৰ মাৰ্চত উকলি গৈছে। নীতি আয়োগ আৰু অন্যান্য বিভাগসমূহে এই আঁচনি সন্দৰ্ভত বিশেষভাৱে অধ্যয়ন কৰি হিতাধিকাৰীসকলক অধিক লাভান্বিত কৰিব পৰাকৈ নতুন খচৰা যুগুত কৰি আছে। এই আঁচনিৰ অধীনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলা হিতাধিকাৰীসকলক 10 লাখৰ পৰা 1 কোটি টকালৈ বেংকযোগে ঋণ দিয়াৰ ব্যৱস্থা কৰা হয়। বেংকৰ প্ৰতিটো শাখাই এগৰাকীকৈ মহিলাক এই ঋণ প্ৰদান কৰে। তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দল সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত অভ্যস্ত আৰু তেওঁলোকৰ এনে বিষয় নিষ্পত্তিৰ সৈতে কেন্দ্ৰীয় চৰকাৰ নাইবা সংসদ জড়িত নহয় বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগত কেইবাগৰাকী আৰক্ষী বিষয়াৰ বদলিক লৈ ৰাজ্যসভাত সৃষ্টি হোৱা বাক বিতণ্ডাত কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছ দলে উচ্চ সদন ত্যাগ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰিছে। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছ কঢ়িয়াই অনা শিৱালিক নামৰ জাহাজখন আজি সন্ধিয়া গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই আজি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি ঘোষণা কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগ আৰু কেৰালাৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দেশত আত্মসংস্থাপনৰ হাৰ 2017-18 বৰ্ষৰ 52% পৰা সম্প্ৰতি 58% বৃদ্ধি পাইছে আৰু গ্ৰাহকক সুলভ মূল্যত ৰন্ধন গেছ উপলব্ধ কৰিবৰ হেতু চৰকাৰে তেল কোম্পানীসমূহক 2025-26 বৰ্ষত ক্ষতিপূৰণ হিচাপে 30,000 কোটি টকা আদায় দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।